এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভোগালী বিহু উপলক্ষে সমগ্ৰ ৰাজ্যতে ব্যাপক উৎসাহ উদ্দীপনা। মাঘ বিহুৰ দিনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ ৰাণী চাপৰিৰ জৈৱিক কৃষিক্ষেত্ৰ পৰিদৰ্শনৰ লগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত কুৱালালামপুৰত মন্ত্ৰী কেশৱ মহন্তৰ মালয়েছিয়াৰ ডিজিটেল মন্ত্ৰী গোবিন্দ সিং দেওক সাক্ষাৎ। অলেখ গুণমুগ্ধৰ উপস্থিতিত তিনিচুকীয়াৰ শদিয়াৰ উপজা গাঁও টোপচিঙাত কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ শেষকৃত্য সম্পন্ন। আৰু ভাৰতৰ ধ্ৰুৱ, কপিলা আৰু তানিছা ক্ৰাষ্টৰ জুটিত ইণ্ডিয়া অপেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে আজি সমগ্ৰ ৰাজ্যতে ব্যাপক উৎসাহ উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিসেৱা কৰি নেদেখাজনৰ আশীষ লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু পালনৰ বাতৰি আমালৈ আহি আছে। কাৰ্বি আংলং জিলাত ব্যাপক উৎসাহ উদ্দীপনাৰে ভোগালী বিহু পালন কৰা হৈছে। জিলাখনৰ ডিফু ক্লাবত পুৱা মেজি জ্বলাই ৰাইজে সমূহীয়াভাৱে অগ্নি সেৱা কৰাৰ লগতে সমাজৰ পৰা অপায় অমংগল দূৰ কৰি ভাতৃত্ববোধৰ এনাজৰি দৃঢ় কৰাৰ কামনা কৰে। ডিফু ক্লাবৰ উদ্যোগত প্ৰীতি চাহমেলৰ আয়োজন কৰাৰ লগতে কণ কণ শিশুসকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়। মাঘ বিহু উপলক্ষে গোলাঘাট জিলা আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে প্ৰীতি সন্মিলনৰ আয়োজন কৰে। গোলাঘাট সংৰক্ষিত আৰক্ষী ছাউনীত অনুষ্ঠিত এই সন্মিলনত জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, আয়ুক্ত পুলক মহন্তৰ লগতে প্ৰায় 300 অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰে। মাজুলী জিলাত আজি পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে ভোগালী বিহু পালন কৰা হৈছে। পুৱাৰ ভাগত বৰগায়নৰ হৰি ধ্বনিৰে মেজিত অগ্নিসংযোগ কৰি সকলোৱে জনসাধাৰণৰ কুশলাৰ্থে প্ৰাৰ্থনা কৰে। ইয়াৰ পাছত নাম কীৰ্তন, গুৰুসেৱা, ভকতসেৱা, নামসেৱা আদি অনুষ্ঠিত কৰা হয়। তিনিচুকীয়া জিলাতো ভোগালী বিহু উপলক্ষে উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। জিলাখনৰ ৰাইজে কেনেদৰে ভোগালী বিহু উদযাপন কৰিছে জানিবলৈ আমি পোনে পোনে মনোৰঞ্জন মৰাণৰ ওচৰলৈ যাওঁ আহক।
বৰ্তমান উপস্থিত আছো তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰত। ডুমডুমা নগৰৰ আশে পাশে আজি ভোগালীৰ আনন্দ উল্লাস কৰা দেখা গৈছে। তিনিচুকীয়া জিলাৰ যিহেতু কৃষি প্ৰধান এখন জিলা, এই জিলাখনত এতিয়া ভোগালীৰ আনন্দ উৎসাহে নধৰা হৈছে। অইন কেইবাৰৰ দৰে এইবাৰো আনন্দ উল্লাস কৰি পুৱাৰে পৰা এসাঁজ খোৱাৰ কাৰণে ৰাইজ ব্যস্ত হৈ পৰিছে। আৰু বিভিন্ন ঠাইত দেখা গৈছে যে বিভিন্ন ধৰণৰ খেল ধেমালি আয়োজন কৰা বা অনুষ্ঠান আয়োজন কৰা পৰিলক্ষিত হৈছে। যিয়েকিয়ে নহওক যে বাপতি সাহোন বিহুটি ৰাইজে মূল্যবিধিকো নেওচি আয়োজন কৰা দেখা গৈছে আৰু আনন্দ উল্লাসে মুঠতে এক প্ৰকাৰ কথা ক'বলৈ গ'লে নধৰা হৈ পৰিছে। আমি উল্লেখ কৰিব লাগিব যে এগৰাকী শিল্পীক ৰাজীৱ ভদিয়াক হেৰুওৱাৰ পিছত অৱশ্যে কেইবাটাও অনুষ্ঠান ইয়াত বাতিল কৰা দেখা গৈছে।
ধন্যবাদ মনোৰঞ্জন। তামোলপুৰ জিলাতো ভোগালী বিহু উপলক্ষে জনসাধাৰণৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। জিলাখনৰ মটঙাপাৰত আজি ভোগালী বিহু উদযাপন অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰে। তেওঁ অসমৰ প্ৰতিটো জনগোষ্ঠীকে বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায়। গোৱালপাৰা জিলাতো ভোগালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হয়। আজি পুৱাই বিভিন্ন ঠাইত পৰম্পৰাগত ৰীতি নীতিৰে মেজি জ্বলোৱা হয়। চহৰখনৰ শাস্ত্ৰীনগৰত আজিৰে পৰা 4-দিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু পালন কৰা হৈছে। একেদৰে জিলাখনৰ ৰাভা অধ্যুষিত এলেকাসমূহতো ভোগালী বিহু উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাত আজিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু পালন কৰা হৈছে। বৰপেটা আৰু ইয়াৰ সমীপৱৰ্তী স্থানসমূহত আজি উৰুকা তথা স্থানীয় ভাষাত গাটা ৰখা উদযাপন কৰা হৈছে। জিলাখনত কাইলৈ অৰ্থাৎ পহিলা মাঘত মেজি জ্বলোৱা হ'ব। নিয়ম অনুসৰি কাইলৈ বৰপেটা সত্ৰৰ টোপৰ চোতালত ভকতসকলে সজা মেজিত অগ্নিসংযোগ কৰাৰ পাছতহে সত্ৰৰ বাহিৰৰ স্থানসমূহত সজা মেজি জ্বলোৱা হ'ব। বৰপেটা সত্ৰৰ উপৰি জিলাখনৰ আন আন সত্ৰ আৰু থানসমূহত কেইবাদিনীয়া কাৰ্যসূচীৰে মাঘ বিহু উদযাপন কৰা হৈছে। হৰভোগৰ শ্ৰী শ্ৰী গৰখীয়া গোঁসাই থানত মাঘ বিহুৰ সৈতে সংগতি ৰাখি নাম প্ৰসংগ, ভাগৱত পাঠ, ধৰ্মালোচনা সভা আদি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। পাথৰকান্দি বিধানসভা সমষ্টিৰ জনসাধাৰণৰ সৈতে আজি মন্ত্ৰী কৃষ্টেন্দু পালে মকৰ সংক্ৰান্তি আৰু মাঘ বিহুৰ উদযাপনত ভাগ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মাঘ বিহুৰ দিনা কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ ৰাণী চাপৰিৰ বিস্তীৰ্ণ শস্য ক্ষেত্ৰ পৰিদৰ্শন কৰি কৃষকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। ৰাণী চাপৰিৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চাপৰিটোৰ যুৱ সমাজে আত্মনিৰ্ভৰ কৃষিৰ জৰিয়তে কৃষিখণ্ডৰ বজাৰত প্ৰভাৱ পেলাবলৈ সাজু হৈ উঠা বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি অঞ্চলটোত যুৱ কৃষকসকলে জৈৱিক পদ্ধতিৰে 700 হেক্টৰতকৈও অধিক চাপৰিৰ মাটিত বিভিন্ন শস্য উৎপাদন কৰিছে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ গৰলত স্থানীয় লোকে আয়োজন কৰা ভোগালী বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।
পোনপ্ৰথমে মই আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা যাচিছো। আজি ৰাতিপুৱা আমি সকলোৱে মেজিত অগ্নি সংযোগ কৰি অগ্নি দেৱতাক সকলোৰে কুশল মংগলৰ কাৰণে প্ৰাৰ্থনা কৰিছো। অগ্নিৰ পোহৰে আমাৰ সকলোৰে জীৱন আলোকিত কৰক। অগ্নিৰ পোহৰে অমংগল অসুৰাক আঁতৰাই লৈ যাওক আৰু আমাৰ অসমখন আকৌ এবাৰ আলোকময় হৈ পৰক, তাকে মই পৰম পিতাৰ ওচৰত কামনা কৰিছো। আজি ৰাতিপুৱা মই ৰাণী চাপৰিলৈ গৈছিলো আৰু ৰাণী চাপৰিত প্ৰায় 2-2.5 ঘণ্টা সময় থাকি কৃষক ৰাইজৰ অভাৱ অভিযোগৰ বুজ লৈছো। মই অভাৱ অভিযোগ বিশেষকৈ মাটিৰ পট্টা হওক, সৰুকৈ ৰাণী চাপৰিলৈ যাব পৰা দলঙৰ ব্যৱস্থা কৰিব পাৰি নেকি, এই গোটেইবোৰ বিষয় মই পৰীক্ষা কৰি চাম আৰু এটা সমাধান সূত্ৰ উলিয়াবৰ বাবে চেষ্টা কৰিম। লগতে ৰাণী চাপৰি আমাৰ চলাৰ পাৱাৰৰ ওপৰত চলে, কিন্তু তাত যদি আমি নিয়মীয়া বিদ্যুৎ লৈ যাব পাৰো তেতিয়াহ'লে ৰাইজৰ বহুত অভাৱ অভিযোগ দূৰ হ'ব। তাৰ বিষয়েও মই চেষ্টা কৰি চাম কি পৰিৱেশ আছে, কাৰিকৰীভাৱে কৰিব পাৰি নোৱাৰি গোটেইখিনি মই চাই পেলাই আপোনালোকক নিশ্চিতভাৱে জনাম। আকৌ এবাৰ মই সকলোকে ভোগালী বিহুৰ শুভকামনা যাচিছো।
ইয়াৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই গাড়ীগাঁৱৰ নামঘৰত সেৱা লৈ স্থানীয় লোকৰ সমস্যাৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে গাঁওখনৰ বানপানীৰ সমস্যা সমাধান, ৰাজহুৱা শ্মশান নিৰ্মাণ, খেলপথাৰৰ সুবিধা আদিকে ধৰি অন্যান্য প্ৰয়োজনসমূহ একাদিক্ৰমে পূৰণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শদিলাপুৰত দেৱকান্ত সমূহীয়া প্ৰেক্ষাগৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেলে IR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমতো শুনিবলৈ পাব। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে, শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এয়াৰ নিউজ GHY আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতাৰ পৰা।
অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কুৱালালামপুৰত মালয়েছিয়াৰ ডিজিটেল মন্ত্ৰী গোবিন্দ সিং দেও আৰু ডিজিটেল উপমন্ত্ৰী উইছন উগাক সাক্ষাৎ কৰে। শ্ৰীমহন্তই ডিজিটেল উপমন্ত্ৰী উইছন উগাৰ সৈতে অসম আৰু মালয়েছিয়াৰ মাজত তথ্য প্ৰযুক্তি খণ্ডত সহযোগিতা আৰু সমৰ্থন সন্দৰ্ভত বৈঠকত মিলিত হয়। বৈঠকত অত্যাধুনিক তথ্য প্ৰযুক্তি আৰু ছফ্টৱেৰ, ডাটা সুৰক্ষা, চাইবাৰ নিৰাপত্তা আদিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত মন্ত্ৰীগৰাকীয়ে কুৱালালামপুৰৰ পুত্ৰজায়াত মালয়েছিয়া চৰকাৰৰ পৰ্যটন, কলা আৰু সংস্কৃতি উপমন্ত্ৰী খাইৰুল ফিৰদৌছ আকবৰ খানক সাক্ষাৎ কৰে। তেওঁ লগতে দেশখনৰ বিনিয়োগ, বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ উপমন্ত্ৰী লিউ চিন টঙক সাক্ষাৎ কৰি অসমত ছেমি কণ্ডাক্টৰ খণ্ডৰ বিকাশৰ ক্ষেত্ৰত মালয়েছিয়াৰ সহায় সমৰ্থনৰ বাবে অনুৰোধ জনায়। উল্লেখযোগ্য যে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰৰ বাবে 3-দিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়ালৈ যোৱা মন্ত্ৰী কেশৱ মহন্তই আজি ভ্ৰমণৰ অন্তিম দিনা দেশখনৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলক এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়। এই সময়ছোৱাত মন্ত্ৰীগৰাকীক মালয়েছিয়াত থকা ভাৰতৰ উপ উচ্চায়ুক্ত সুভাষিনী নাৰায়ণন, অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যম বিভাগৰ সচিব ডাঃ এছ লক্ষ্মণন, ভাৰতৰ উচ্চ আয়োগৰ বাণিজ্য সচিব ডঃ অৰবিন্দকে ধৰি আন কেইবাগৰাকী ব্যক্তিয়ে সংগ দিয়ে। কালি দেহাৱসান ঘটা কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ শেষকৃত্য তিনিচুকীয়াৰ শদিয়াৰ উপজাগাঁও টোপচিঙাত আজি সম্পন্ন হয়। শিল্পীগৰাকীৰ অন্তিম যাত্ৰাত অলেখ গুণমুগ্ধই অংশগ্ৰহণ কৰে। প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ স্মৃতি যুগমীয়া কৰাৰ বাবে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই শিল্পীগৰাকীৰ এটা আৱক্ষ মূৰ্তি স্থাপন কৰাৰ কথা প্ৰকাশ কৰিছে। সদৌ অসম মতক যুৱ ছাত্ৰ সন্মিলনে শিল্পীগৰাকীৰ পুত্ৰক দশম শ্ৰেণীলৈকে পঢ়োৱাৰ দায়িত্ব লোৱাৰ কথাও প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পৰহি তিনিচুকীয়া জিলাৰ ৰহবাৰী পৰ্যটন মেলাত গীত গাই থকা অৱস্থাত অসুস্থ হৈ পৰা শিল্পীগৰাকীৰ কালি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত মৃত্যু হৈছিল। ভোগালী বিহুৰ সমান্তৰালভাৱে সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি অব্যাহত আছে। তিনিচুকীয়া জিলা প্ৰশাসনে এইবেলি গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আগতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, কুইজ, ৰচনা আৰু শ্লোগান লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ দিহা কৰিছে। এই প্ৰতিযোগিতা প্ৰথমে বিদ্যালয় পৰ্যায়ত, ইয়াৰ পাছত খণ্ড পৰ্যায়ত আৰু শেষত জিলাভিত্তিত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ বিজয়ীসকলক গণৰাজ্য দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। তিনিচুকীয়াৰ বৰগুৰি ITI খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ মূল কুচকাৱাজ অনুষ্ঠানত কেইবাটাও বিভাগৰ পৰা সামাজিক বাৰ্তাবাহক প্ৰতীক পট প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই দিৱসৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনে কাৰাগাৰৰ আৱাসী, চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগী আৰু বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ মাজত ফল মূল বিতৰণ কৰিব। জাগীৰোডৰ জোনবিলৰ পাৰত পৰহিলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। পৰহিলৈ পুৱাই পাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিব। 17 জানুৱাৰী কাহিলি পুৱাতে ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হ'ব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হ'ব। ইয়াৰ লগতে বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলাও অনুষ্ঠিত হ'ব। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ অধীনত আজি বিশেষ কাৰ্যবাহিনীৰ এটা দলে অভিযান চলাই কামৰূপ জিলাৰ আমিনগাঁৱত এখন বাহনৰ পৰা প্ৰায় 9 কোটি টকাৰ 1 কেজিৰো অধিক হেৰইন জব্দ কৰে। এই হেৰইনখিনি 94টা চাবোনৰ বাকচত লৈ যোৱা হৈছিল। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত নুৰুল হুছেইন আৰু বিতুল আলী নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে।
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভত আজি মকৰ সংক্ৰান্তি উপলক্ষে ত্ৰিবেণী সংগমত আয়োজিত অমৃত স্নান কাৰ্যসূচীত 3,50,00,000ৰো অধিক লোকে স্নান কৰে। লক্ষাধিক ভক্ত এই স্নান সম্পন্ন কৰি ঘাটত পূজা অৰ্চনা আগবঢ়ায়। মহাকুম্ভ মেলাত অসমৰ মাজুলীৰ লগতে উত্তৰ পূবৰ কেইবাগৰাকীও পুৰোহিত আৰু সত্ৰাধিকাৰে অংশগ্ৰহণ কৰিব। মাজুলীৰ আউনীআটী, দক্ষিণপাত আৰু উত্তৰ কমলাবাৰী সত্ৰৰ ভকত বৈষ্ণৱৰ লগতে ৰাজ্যৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰো এই মেলাত উপস্থিত থকাৰ কথা। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সত্ৰাধিকাৰসকলক মেলালৈ আমন্ত্ৰণ জনোৱাৰ লগতে তেওঁলোকক বিশেষ অতিথিৰ মৰ্যাদা দিয়া হ'ব বুলি প্ৰকাশ কৰিছে। মাজুলীৰ সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱৰ দলে মেলাৰ অংশ হিচাপে সত্ৰীয় সংস্কৃতি প্ৰদৰ্শন কৰিব। তদুপৰি অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নামঘৰকো এই মেলাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব। মৰিগাঁও জিলাৰ ঢাপনিবৰীৰ উদিপুৰ বিলপাৰত অনুষ্ঠিত ঐতিহাসিক শিলচাং তিৱা খলা দেওৰাজাৰ উদিপুৰ মেলাত আজি মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। এই মেলাত ৰাজদৰবাৰ আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত খলা দেওৰাজা প্ৰবীণ কোঁৱৰসহ অন্যান্য পাৰিষদসকল উপস্থিত থাকে। ভাৰতৰ ধ্ৰুৱ কাপিলা আৰু টানিছা ক্ৰাষ্টৰ যুটীয়ে আজি ইণ্ডিয়া অপেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। যুটীটোৱে মিক্সড ডাবলছ ৰাউণ্ড অফ 32 টাইৱানৰ যুটি চু য়াছিং আৰু চেনচেং কোৱানক 8-21, 21-19, 21-17 ব্যৱধানত পৰাস্ত কৰে। মহিলাৰ ডাবলছৰ ৰাউণ্ড অফ 32ৰ এখন খেলত অমৃতা প্ৰমথেছ আৰু সোণালী সিঙৰ যুটীটো থাইলেণ্ডৰ যুটীৰ বিৰুদ্ধে পৰাস্ত হয়। যোৱা বছৰ পেৰিছ অলিম্পিকৰ পাছত দীঘলীয়া সময়ৰ বিৰতিৰ অন্তত PV সিন্ধুৱে আজি এই প্ৰতিযোগিতাত ভাগ ল'ব। সিন্ধুৱে মহিলাৰ ছিংগলছৰ ৰাউণ্ড অফ 32ৰ এখন খেলত টাইৱানৰ প্ৰতিদ্বন্দ্বীৰ মুখামুখি হ'ব। ভাৰতৰ স্বাত্বিক ছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে মালয়েছিয়াৰ টি কাই উন আৰু মেন ৱে চুঙৰ বিৰুদ্ধে খেলিব। খো খো বিশ্বকাপত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আজি সন্ধিয়া ভাৰতৰ মহিলা দলে নিজৰ প্ৰথমখন খেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেটা ষ্টেডিয়ামতে আন এখন খেলত ভাৰতৰ পুৰুষ দলে আজি নিশা 8:15 ব্ৰাজিলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে কালি প্ৰথমখন খেলত নেপালৰ বিৰুদ্ধে বিজয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। ভোগালী বিহু উপলক্ষে সমগ্ৰ ৰাজ্যতে ব্যাপক উৎসাহ উদ্দীপনা। মাঘ বিহুৰ দিনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ ৰাণী চাপৰিৰ জৈৱিক কৃষিক্ষেত্ৰ পৰিদৰ্শনৰ লগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত কুৱালালামপুৰত মন্ত্ৰী কেশৱ মহন্তৰ মালয়েছিয়াৰ ডিজিটেল মন্ত্ৰী গোবিন্দ সিং দেউক সাক্ষাৎ। অলেখ গুণমুগ্ধৰ উপস্থিতিত তিনিচুকীয়াৰ শদিয়াৰ উপজাগাঁও টোপচিঙাত কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ শেষকৃত্য সম্পন্ন আৰু ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিছা ক্ৰাষ্টৰ যুটীৰ ইণ্ডিয়া অপেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10